বাতৰি কৈছো অংকুৰ জ্যোতি শৰ্মাই। এতিয়াৰ প্ৰধান বাতৰিসমূহ হ'ল, অসমৰ প্ৰতিখন জিলা আৰু অঞ্চলৰ উন্নয়নে বিজেপি আৰু মিত্ৰজোঁট চৰকাৰৰ প্ৰধান লক্ষ্য বুলি বিজেপিৰ জ্যেষ্ঠ নেতা তথা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰকাশ কৰিছে। প্ৰধানমন্ত্ৰীয়ে বিজেপিৰ 47সংখ্যক প্ৰতিষ্ঠা দিৱস উপলক্ষে ৰাষ্ট্ৰই সৰ্বোচ্চ বুলি ভাৰতীয় ৰাজনীতিত এক নতুন নীতিৰ ঘোষণা কৰিছে বুলি সামাজিক মাধ্যমত মত প্ৰকাশ কৰে। জ্যেষ্ঠ বিজেপি নেতা আৰু কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে পুডুচেৰীত এটা ঔদ্যোগিক কৰিডৰ বিকশাই তোলাৰ বাবে পৰিকল্পনা চলি আছে বুলি এখন নিৰ্বাচনী সভাত মন্তব্য কৰে। এছিয়ান বক্সিং চেম্পিয়নশ্বিপত ভাৰতীয় বক্সাৰ প্ৰীতি পাৱনে কোৰিয়াৰ এজি ইমক পৰাস্ত কৰি ফাইনেলত প্ৰৱেশ কৰিছে আৰু আই পি এল ক্ৰিকেট প্ৰতিযোগিতাৰ এখন খেলত কলকাতা নাইট ৰাইডাৰ্ছ পাঞ্জাব কিংছৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। এতিয়া শুনক বিতং বাতৰি। অসমৰ প্ৰতিখন জিলা আৰু অঞ্চলৰ উন্নয়নে বিজেপি আৰু মিত্ৰজোঁট চৰকাৰৰ প্ৰধান লক্ষ্য বুলি বিজেপিৰ জ্যেষ্ঠ নেতা তথা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে উল্লেখ কৰিছে। আজি অসমৰ হোজাই জিলাত এখন নিৰ্বাচনী প্ৰচাৰ সভাত ভাষণ দি শ্ৰীমোদীয়ে এই কথা প্ৰকাশ কৰে। কংগ্ৰেছৰ শাসনকালত অসম উন্নয়নৰ পৰা বঞ্চিত হোৱা বুলি অভিযোগ উত্থাপন কৰি শ্ৰীমোদীয়ে কয় যে কংগ্ৰেছে মূলতঃ নিজৰ স্বাৰ্থৰ বাবেহে কাম কৰিছিল। তেওঁ লগতে কয় যে বিজেপি চৰকাৰে শাসনভাৰ গ্ৰহণৰ সময়ত ৰাজ্যখনৰ আন্তঃগাঁথনি আৰু সামগ্ৰিক অৱস্থা দুৰ্বল আছিল। শক্তিখণ্ডৰ অগ্ৰগতিত আলোকপাত কৰি শ্ৰীমোদীয়ে কয় যে এসময়ত অসমে বিদ্যুতৰ বাবে অন্য ৰাজ্যৰ ওপৰত নিৰ্ভৰশীল আছিল, কিন্তু এতিয়া শক্তি উৎপাদনত ৰাজ্যখন আৰ্হি হৈ পৰিছে। শক্তিখণ্ডৰ উন্নয়নে ৰাজ্যখনৰ ঔদ্যোগিক খণ্ডক ত্বৰান্বিত কৰাৰ লগতে নতুন বিনিয়োগৰ সৃষ্টি কৰিছে বুলি তেওঁ উল্লেখ কৰে, যাৰ ফলত যুৱ প্ৰজন্মৰ বাবে কৰ্মসংস্থাপনৰ সুযোগ যথেষ্ট বৃদ্ধি পাইছে বুলিও শ্ৰীমোদীয়ে লগতে কয়। মৰিকত নিৰ্মাণৰত ছেমিকণ্ডাক্টৰৰ কথা উল্লেখ কৰি শ্ৰীমোদীয়ে কয় যে প্ৰতি ইউনিট চিপৰ উৎপাদনে ইলেক্ট্ৰনিকছ খণ্ডটো ত্বৰান্বিত কৰিব। তেওঁ লগতে কয় যে অসমৰ ঔদ্যোগিক উন্নয়নে বহনক্ষম বিকাশৰ পথ প্ৰশস্ত কৰিছে আৰু কৰ্মসংস্থাপনৰ নতুন নতুন সুযোগৰ সৃষ্টি কৰিছে। ইয়াৰ পূৰ্বে বৰপেটাত নিৰ্বাচনী প্ৰচাৰ চলাই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দৃঢ়তাৰে কয় যে তৃতীয়বাৰৰ বাবে বিজেপিয়ে অসমত চৰকাৰ গঠন কৰিব। বিগত 10 বছৰত অসমে শান্তি আৰু সমৃদ্ধিৰ ক্ষেত্ৰত উল্লেখযোগ্য অগ্ৰগতি লাভ কৰা বুলি উল্লেখ কৰি শ্ৰীমোদীয়ে কয় যে অসমৰ প্ৰতিখন জিলা আৰু অঞ্চলৰ উন্নয়নে হৈছে তেওঁৰ চৰকাৰৰ সংকল্প। অসমৰ আন্তঃগাঁথনি বৃদ্ধিৰ ওপৰত আলোকপাত কৰি প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে ৰাজ্যখনত যোগাযোগৰ উন্নয়নে পৰ্যটন খণ্ডতো ইতিবাচক প্ৰভাৱ পেলাইছে। কংগ্ৰেছ চৰকাৰে দীৰ্ঘম্যাদী লক্ষ্যৰে কোনো কাম হাতত লোৱা নাছিল বুলি অভিযোগ উত্থাপন কৰি শ্ৰীমোদীয়ে কয় যে তেওঁলোকে কেৱল ৰাজনৈতিক লাভালাভতহে বেছিকৈ গুৰুত্ব প্ৰদান কৰিছিল। বিজেপি চৰকাৰে বিকশিত ভাৰতৰ লক্ষ্যত উপনীত হোৱাৰ বাবে দীৰ্ঘম্যাদী প্ৰকল্প হাতত লৈ কাম কৰি আছে বুলি শ্ৰীমোদীয়ে মত প্ৰকাশ কৰে। ইয়াৰ পাছতে তেওঁ ডিব্ৰুগড়ত নিৰ্বাচনী প্ৰচাৰ চলায়। বিজেপিৰ জ্যেষ্ঠ নেতা তথা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বিজেপিৰ 47সংখ্যক প্ৰতিষ্ঠা দিৱস উপলক্ষে ৰাষ্ট্ৰই সৰ্বোচ্চ বুলি ভাৰতীয় ৰাজনীতিত এক নতুন নীতিৰ সূচনা কৰিছে বুলি সামাজিক মাধ্যমযোগে মত প্ৰকাশ কৰে। প্ৰধানমন্ত্ৰী মোদীয়ে দলৰ নেতাকৰ্মীসকলক প্ৰতিষ্ঠা দিৱস উপলক্ষে শুভেচ্ছা জনায়। সামাজিক মাধ্যমৰ এটা বাৰ্তাত শ্ৰীমোদীয়ে কয় যে দলটোৱে সমাজক সেৱা কৰাৰ বাবে সদায় প্ৰস্তুত হৈ থাকে আৰু ৰাষ্ট্ৰ প্ৰথম নীতি অনুসৰণ কৰে। তেওঁ লগতে কয় যে বিজেপিৰ নেতাকৰ্মীসকল নিঃস্বাৰ্থ সেৱাৰ বাবে জনাজাত আৰু সুশাসনৰ বাবে গভীৰ দায়বদ্ধতাৰে সমৰ্পিত। শ্ৰীমোদীয়ে লগতে বিগত দশককেইটাত দলটোক গঢ় দিয়াৰ ক্ষেত্ৰত নিঃস্বাৰ্থভাৱে আৰু সমৰ্পিত মনোভাৱেৰে অৰিহণা আগবঢ়োৱা নেতাকৰ্মীসকলক শ্ৰদ্ধাৰে সোঁৱৰে। তেওঁ লগতে দলটোৰ মহান নেতা শ্যামাপ্ৰসাদ মুখাৰ্জী, দীনদয়াল উপাধ্যায় আৰু কে জি মৰাৰ উল্লেখযোগ্য বৰঙণিৰ কথা সোঁৱৰে। প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে যে বিজেপি চৰকাৰে মহিলাসকলক দিয়া প্ৰতিশ্ৰুতি সফলতাৰে পূৰণ কৰিছে। তেওঁ লগতে কয় যে 2019 চনৰ নিৰ্বাচন নাৰী শক্তি বন্ধন অধিনিয়মৰ অধীনত অনুষ্ঠিত কৰা হ'ব। দীনদয়াল উপাধ্যায় অন্ত্যোদয় আঁচনিৰ অধীনত চৰকাৰে 25 কোটি দৰিদ্ৰ লোকৰ আৰ্থিক অৱস্থা সুচল কৰিবলৈ সক্ষম হৈছে বুলি শ্ৰীমোদীয়ে লগতে কয়। দেশৰ সংহতি আৰু দক্ষ শাসনৰ প্ৰতি বিজেপি চৰকাৰ দায়বদ্ধ বুলিও প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মন্তব্য কৰে। বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি নীতিন নবনে দলৰ লাখ লাখ কৰ্মীৰ নিষ্ঠা আৰু দায়বদ্ধতাত দলৰ শক্তি নিহিত হৈ আছে বুলি মন্তব্য কৰি প্ৰতিষ্ঠা দিৱস উপলক্ষে দলৰ সকলো নেতাকৰ্মীকে শুভেচ্ছা জনায়। তেওঁ লগতে দলটোৰ সফলতাত অৰিহণা যোগাৰ বাবে প্ৰাক্তন ৰাষ্ট্ৰীয় সভাপতিসকলক শ্ৰদ্ধাৰে সোঁৱৰে। জ্যেষ্ঠ বিজেপি নেতা আৰু কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে আজি কয় যে পুডুচেৰীত এটা ঔদ্যোগিক কৰিডৰ বিকশাই তোলাৰ বাবে পৰিকল্পনা চলি আছে আৰু কেন্দ্ৰীয় শাসিত অঞ্চলটোক নীলা অৰ্থনৈতিক কেন্দ্ৰ হিচাপে গঢ়ি তুলিবলৈ পদক্ষেপ লোৱা হ'ব। মান্নাদ্বীপে সমষ্টিৰ থিৰুকান্নৰত বিজেপি প্ৰাৰ্থীৰ সমৰ্থনত এখন নিৰ্বাচনী সভাত ভাষণ দি শ্ৰীশ্বাহে কয় যে পুডুচেৰীক এক পূৰ্ণ উন্নত অঞ্চল হিচাপে গঢ়ি তুলিবলৈ NDA প্ৰতিশ্ৰুতিবদ্ধ। অঞ্চলটোত উন্নয়নমূলক পদক্ষেপসমূহক আলোকপাত কৰি শ্ৰীশ্বাহে কয় যে পুডুচেৰীত 3 লাখ ইউনিট উৎপাদনক্ষম এটা লেপটপ নিৰ্মাণকাৰী গোট স্থাপন কৰা হৈছে। পুডুচেৰীত পূৰ্ব চৰকাৰৰ দিনত নিবনুৱাৰ হাৰ 47% বৃদ্ধি পোৱাৰ বিপৰীতে এন ডি চৰকাৰৰ দিনত এই হাৰ 3.4% হ্ৰাস পোৱা বুলি শ্ৰীশ্বাহে সদৰি কৰে। ইফালে কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে পুডুচেৰীত আজি দলৰ হৈ প্ৰচাৰ চলায়। শ্ৰোতাসকলে বাতৰি শুনিছে আকাশবাণীৰ পৰা। এতিয়া খন্তেক বাণিজ্যিক বিৰতি।
বিকশিত অসমৰ বাবে সংকল্পবদ্ধ বিজেপি চৰকাৰ। নতুনকৈ 15 লাখ মহিলাই পাব অৰুণোদয় আঁচনিৰ ধন। পৰ্যায়ক্ৰমে ই বৃদ্ধি হ'ব 3000 টকালৈ। জনকল্যাণ আৰু নাৰী শক্তি সবলীকৰণৰ ৰাইজৰ আকাংক্ষা, বিজেপিৰ সংকল্প। পদুম ফুলৰ চিনত ভোট দি বিজেপিক জয়যুক্ত কৰোৱা হওক।
হে নয় প্ৰিয়ৰিনা, ভোট নিদিওঁ, ফুৰিবলৈ যাম।
কিয়?
মোৰ ভোট দিবলৈ এপিক কাৰ্ডে নাই।
তাৰ কাৰণে চিন্তা কৰিব নালাগে। ভাৰতীয় পাছপোৰ্ট, ড্ৰাইভিং লাইচেন্স, কেন্দ্ৰীয় ৰাজ্যিক PSU পাব্লিক লিমিটেড কোম্পানীয়ে কৰ্মচাৰীক প্ৰদান কৰা পৰিচয় পত্ৰ, বেংক ডাকঘৰৰ পাছবুক, পেন কাৰ্ড, NPR স্মাৰ্ট কাৰ্ড, আধাৰ কাৰ্ড, ইউনিক ডিজেবিলিটি ID কাৰ্ড, MG NREGA জব কাৰ্ড, স্বাস্থ্য বীমা কাৰ্ড, সাংসদ, বিধায়ক, বিধান পৰিষদৰ সদস্যসকলক প্ৰদান কৰা চৰকাৰী পৰিচয় পত্ৰ, ফটোযুক্ত পেঞ্চন নথিৰ ভিতৰত যিকোনো এখন থাকিলে ভোট দিব পাৰি।
মুখ্য নিৰ্বাচনী বিষয়া অসমৰ দ্বাৰা প্ৰচাৰিত।
পশ্চিম এছিয়াৰ সংঘাতৰ মাজতে দেশত খাদ্যশস্য পৰ্যাপ্ত মজুত আছে বুলি চৰকাৰে আজি আশ্বাস দিয়ে। নতুন দিল্লীত পশ্চিম এছিয়াৰ শেহতীয়া পৰিস্থিতিৰ ওপৰত আন্তঃ মন্ত্ৰালয়ৰ এখন সংবাদমেলত ভাষণ দি উপভোক্তা পৰিক্ৰমা বিভাগৰ অতিৰিক্ত সচিব অনুপম মিশ্ৰই কয় যে অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যত সাধাৰণ অস্থিৰতা নাই। তেওঁ কয় যে দেশত দাইলৰ উৎপাদন বিগত বছৰৰ তুলনাত অধিক। মিশ্ৰই কয় যে চৰকাৰে সামগ্ৰীৰ দাম আৰু যোগানৰ ওপৰত নিৰীক্ষণ কৰি আছে। ইফালে খাদ্য আৰু ৰাজহুৱা বিতৰণ বিভাগৰ সুযুতীয়া সচিব চি শিখাই কয় যে দেশত ঘেঁহু আৰু চাউল উভয়ৰে পৰ্যাপ্ত অতিৰিক্ত ভাণ্ডাৰ আছে। দেশত প্ৰায় 602 লাখ মেট্ৰিক টন খাদ্যৰ মজুত উপলব্ধ বুলি তেওঁ জনায়। বিশ্বজুৰি অনিশ্চয়তাৰ মাজতো খাদ্য তেলৰ ঘৰুৱা উপলব্ধতা সুস্থিৰ বুলিও তেওঁ কয়। তেওঁ উল্লেখ কৰে যে প্ৰধান অংশীদাৰ দেশসমূহৰ পৰা খাদ্য তেল আমদানি একেৰাহে অব্যাহত আছে। ইৰাণৰ আছালুৱেহত থকা দক্ষিণ পাৰ্চ পেট্ৰকেমিকেল কেন্দ্ৰত আক্ৰমণ কৰা বুলি ইজৰাইলে প্ৰকাশ কৰিছে। ইৰাণে এই কেন্দ্ৰত আক্ৰমণ কৰা বুলি নিশ্চিত কৰাৰ পাছতে ইজৰাইলৰ প্ৰতিৰক্ষা মন্ত্ৰী ইজৰাইল কাটছে এই কথা ঘোষণা কৰে। কাটছে কয় যে ইৰাণৰ পেট্ৰকেমিকেল উৎপাদনৰ প্ৰায় 50% বাবে দায়বদ্ধ ইৰাণৰ সৰ্ববৃহৎ পেট্ৰকেমিকেল কেন্দ্ৰত ইজৰাইলে শক্তিশালী আক্ৰমণ সংঘটিত কৰে। নেপালৰ সংসদ হাউচ অব ৰিপ্ৰেজেণ্টেটিভৰ নৱনিৰ্বাচিত অধ্যক্ষ দলপ্ৰসাদ আৰিয়ালে সিং দৰবাৰস্থিত ফেডাৰেল সংসদ সচিবালয়ত কাৰ্যভাৰ গ্ৰহণ কৰিছে। দেশখনৰ ৰাষ্ট্ৰপতি ৰামচন্দ্ৰ বৰেলে তেওঁক পদ আৰু গোপনীয়তাৰ শপতবাক্য পাঠ কৰোৱায়। নেপালৰ হাউচ অব ৰিপ্ৰেজেণ্টেটিভছৰ 10ম অধ্যক্ষ হিচাপে সৰ্বসন্মতিক্ৰমে নিৰ্বাচিত হোৱা ৰাষ্ট্ৰীয় স্বতন্ত্ৰ পাৰ্টীৰ উপাধ্যক্ষ দলপ্ৰসাদ আৰিয়ালে ইয়াৰ পূৰ্বে অন্তৰ্বাৰ্তীকালীন চৰকাৰত শ্ৰম, নিয়োগ আৰু সামাজিক সুৰক্ষা বিভাগৰ মন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। তেওঁ RSPৰ প্ৰতিষ্ঠাপক উপসভাপতি। মংগোলীয়াত চলি থকা এছিয়ান বক্সিং চেম্পিয়নশ্বিপত ভাৰতীয় বক্সাৰ প্ৰীতি পাৱাৰে পেৰিছ অলিম্পিকৰ ব্ৰঞ্জ মেডেলিষ্ট কোৰিয়াৰ এজি ইমক পৰাস্ত কৰি ফাইনেলত প্ৰৱেশ কৰিছে। ইফালে আন দুগৰাকী ভাৰতীয় বক্সাৰ ৰাভলীলা বৰগোহাঁই আৰু নিখাত জাৰিন ছেমিফাইনেলত পৰাস্ত হয়। প্ৰিয়া আৰু অৰুন্ধতী চৌধুৰীয়ে ছেমিফাইনেলত জয় সাব্যস্ত কৰিছে। ইফালে পূজা ৰাণী আৰু অংকুশিতা বৰুৱাই ছেমিফাইনেলত পৰাস্ত হৈ ব্ৰঞ্জৰ পদক লাভ কৰিছে। IPL ক্ৰিকেট প্ৰতিযোগিতাত আজি কলকাতাৰ ইডেন গাৰ্ডেন্সত হ'বলগীয়া এখন খেলত কলকাতা নাইট ৰাইডাৰ্ছ পাঞ্জাব কিংছৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন সন্ধিয়া 7:30 বজাত আৰম্ভ হ'ব। বাতৰি শেষ কৰাৰ আগে প্ৰধান বাতৰিকেইটা আকৌ এবাৰ পঢ়ি দিছো। অসমৰ প্ৰতিখন জিলা আৰু অঞ্চলৰ উন্নয়নে বিজেপি আৰু মিত্ৰজোঁট চৰকাৰৰ প্ৰধান লক্ষ্য বুলি বিজেপিৰ জ্যেষ্ঠ নেতা তথা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে উল্লেখ কৰিছে। প্ৰধানমন্ত্ৰীয়ে বিজেপিৰ 47সংখ্যক প্ৰতিষ্ঠা দিৱস উপলক্ষে ৰাষ্ট্ৰীয় সৰ্বশক্তি ভাৰতীয় ৰাজনীতিত এক নতুন নীতিৰ ঘোষণা কৰিছে বুলি সামাজিক মাধ্যমত মত প্ৰকাশ কৰে। জ্যেষ্ঠ বিজেপি নেতা আৰু কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে পুডুচেৰীত এটা ঔদ্যোগিক কৰিডৰ বিকশাই তোলাৰ বাবে পৰিকল্পনা চলি আছে বুলি এখন নিৰ্বাচনী সভাত মন্তব্য কৰে। এছিয়ান বক্সিং চেম্পিয়নশ্বিপত ভাৰতীয় বক্সাৰ প্ৰীতি পাৱাৰে কোৰিয়াৰ এজি ইমক পৰাস্ত কৰি ফাইনেলত প্ৰৱেশ কৰিছে আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাৰ এখন খেলত কলকাতা নাইট ৰাইডাৰ্ছ পাঞ্জাব কিংছৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। আমাৰ এতিয়াৰ বাতৰি ইমানতে হৈ গ'ল। পৰৱৰ্তী মুখ্য বাতৰি নিশা 8 বজাত শুনিবলৈ পাব। নমস্কাৰ।